of money. সংসদৰ উভয় সদনত 2024 পঁচিছ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা আৰম্ভ হৈছে। গৃহমন্ত্ৰী অশোক গোখলে কৈছে যে এই বাজেটৰ এটা গুৰুত্বপূৰ্ণ অংশ ৰেলগাড়ীৰ সুৰক্ষা বৃদ্ধিৰ বাবে আবণ্টন কৰা হৈছে। গোলকীয় দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত 25% অৱদানেৰে ভাৰতে বিশ্বৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে। আৰু বাংলাদেশে আজি মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বি এখন খেলত মালয়েছিয়াক 114 ৰাণত পৰাস্ত কৰে। লোকসভাত 2024 পঁচিছ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ কুমাৰী চেঞ্জাই কৰ্মসংস্থাপনতাৰ বিষয়ে উল্লেখ কৰে। সাংসদগৰাকীয়ে কয় যে দিনক দিনে দেশত এই সমস্যা বৃদ্ধি পাই আহিছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অগ্নিবীৰ আঁচনিখনক লৈ চৰকাৰক সমালোচনা কৰে আৰু আঁচনিখন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। চৰকাৰে বাজেটত খেতিয়ক আৰু শ্ৰমিকসকলক আওকাণ কৰা বুলিও তেওঁ অভিযোগ তোলে। সাংসদগৰাকীয়ে কয় যে চৰকাৰে ন্যূনতম সমৰ্থন মূল্য সন্দৰ্ভত খেতিয়কসকলক আইনী নিশ্চয়তা প্ৰদান কৰা উচিত আৰু শ্ৰমিকসকলৰ বাবে কমেও 400 টকাৰ দৈনিক মজুৰি ধাৰ্য কৰিব লাগে। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ বিপ্লৱ কুমাৰ দেৱে কয় যে 2014 চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত ভাৰত অৰ্থনৈতিকভাৱে দুৰ্বল বিশ্বৰ 5খন দেশৰ ভিতৰত আছিল। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে অৰ্থনৈতিক ব্যৱস্থা স্বচ্ছ কৰি তুলিছে। শ্ৰীদেৱে কয় যে অৰ্থনৈতিক সমীক্ষাত 2024-25 বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 6.5% পৰা 7% ভিতৰত থাকিব বুলি অনুমান কৰা হৈছে। তেওঁ 2024-25 বৰ্ষৰ বাজেটখনক দেশৰ আৱশ্যকতা কেন্দ্ৰিক বুলি অভিহিত কৰে। সাংসদগৰাকীয়ে কয় যে 2023-24 বৰ্ষৰ তুলনাত এইবাৰ বাজেটত 18% অধিক মূলধনী ব্যয়ৰ প্ৰস্তাৱ দিয়া হৈছে আৰু ইয়াৰ পৰা বাজেটত যে আন্তঃগাঁথনি তথা কৰ্মসংস্থাপনত অধিক গুৰুত্ব আৰোপ কৰা হৈছে সেয়া স্পষ্ট হৈ পৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে বিত্তীয় আৰু সামাজিক খণ্ডত লোৱা বিভিন্ন পদক্ষেপৰ কথা সাংসদগৰাকীয়ে উল্লেখ কৰে। সমাজবাদী পাৰ্টীৰ বীৰেন্দ্ৰ সিঙে আলোচনাত ভাগ লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাজেটত উত্তৰ প্ৰদেশক আওকাণ কৰা বুলিও অভিযোগ তোলে। তেওঁ ইয়াক যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ ওপৰত হোৱা আক্ৰমণ বুলি আখ্যা দিয়ে। আলোচনাত অংশ লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কৰ্মসংস্থাপন, বিমুদ্ৰাকৰণ আৰু বিৰোধী নেতাসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ বিষয় লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি আৰু নিশ্চয়তা পূৰণত ব্যৰ্থ হোৱা বুলি তেওঁ অভিযোগ তোলে। সাংসদগৰাকীয়ে নিজৰ বিষয়েও চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। অলপতে হোৱা ৰেল দুৰ্ঘটনাৰ কথা উল্লেখ কৰি শ্ৰীবেনাৰ্জীয়ে কয় যে বাজেটত ৰেল সুৰক্ষাৰ বিষয়ে একো উল্লেখ কৰা হোৱা নাই। তেওঁ লগতে এইবাৰৰ বাজেটখন দুখীয়াৰ পৰিপন্থী বুলি অভিযোগ তোলে। ডি এম কে দয়ানিধি নাৰায়ণে বাজেটত তামিলনাডুক অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে মূল্য বৃদ্ধিৰ বাবে দেশৰ জনসাধাৰণ জীয়াতো ভুগিবলগীয়া হৈছে বুলি মন্তব্য কৰে। তেওঁ লগতে অপ্ৰত্যাশিত কৰ সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈও দাবী জনায়। ৰাজ্যসভাতো বাজেটক লৈ আলোচনা আৰম্ভ হৈছে। উচ্চ সদনত আলোচনা আৰম্ভ কৰি কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে কৰ্মসংস্থাপনহীনতা আৰু মুদ্ৰাস্ফীতিৰ বিষয়ে উত্থাপন কৰে। কৰ্মসংস্থাপনহীনতা সবাতোকৈ ডাঙৰ সমস্যা বুলি অভিহিত কৰি তেওঁ কয় যে উৎপাদন আধাৰিত উদগনি আঁচনিয়ে দেশত পৰ্যাপ্ত কৰ্মসংস্থাপন সৃষ্টি কৰা নাই। কেন্দ্ৰীয় বাজেটত কৰ্মসংস্থাপনৰ সৈতে জড়িত উদগনি আঁচনি ঘোষণা কৰাক লৈ সাংসদগৰাকীয়ে প্ৰশ্ন অৱতাৰণা কৰে। শ্ৰী চিদাম্বৰমে কয় যে মুদ্ৰাস্ফীতিৰ বাস্তৱিক পৰিসংখ্যা বহু বেছি। বিত্তমন্ত্ৰীয়ে বাজেটত এই বিষয়ে বিশেষ একো কোৱা নাই বুলি তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ সৈতে বৈষম্যৰ বিষয়টো উত্থাপন কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশে এইবাৰৰ বাজেটত অতিৰিক্ত পুঁজি লাভ কৰিছে। তেওঁ লগতে অগ্নিপথ আঁচনি আৰু নেট পৰীক্ষা বাতিল কৰিবলৈও দাবী জনায়। আলোচনাত ভাগ লৈ বিজেপিৰ ডঃ ৰাধামোহন দাস আগৰৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 10 বছৰত বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যত আলোকপাত কৰে। তেওঁ কয় যে চৰকাৰে আৰম্ভ কৰা ধন জন যোজনাই দেশৰ কোটি কোটি লোকলৈ বেংকিং সেৱা আগবঢ়াইছে। গ্ৰামাঞ্চলৰ 14 কোটিৰো অধিক পৰিয়াললৈ নলযোগে খোৱাপানী যোগান ধৰা হৈছে বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। ডঃ ৰাধামোহনে কয় যে আয়ুষ্মান ভাৰত আঁচনি দেশৰ দৰিদ্ৰ লোকসকললৈ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে। বিভিন্ন ক্ষেত্ৰত দেশৰ বিকাশৰ উজ্জ্বল উদাহৰণ দি সাংসদগৰাকীয়ে কয় যে দেশত 8% অধিক বিকাশ হাৰেৰে কৰ্মসংস্থাপনৰ লাখ লাখ সুযোগ সৃষ্টি হৈছে। ইউপিএ চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে 2012-13 বৰ্ষত দেশত বিত্তীয় ঘাটি 10% অধিক আছিল আৰু এই ঘাটি সম্প্ৰতি প্ৰায় 5% হ্ৰাস পাইছে। বৰ্তমানে চৰকাৰৰ দিনত জনমূৰি আয়ু বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে।
तारीख
लेकिन अब ऐसा नहीं,
FIR करना आसान नहीं,
आसान बन गया। अब पता नहीं जांच में कुछ हो भी रहा है या नहीं, अब पूरी जानकारी मिलेगी।
क्या मोबाइल में जो फोटो है उसे सबूत मानेंगे? वो
माना जाएगा दोस्त।
छोड़ो कल की बात, कल की बात पुरानी, नए कानून लिखेंगे, नए भारत की कहानी। ये आजादी, ये नहीं आजादी,
ये सुधारवादी है, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय। पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए हैं इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत, अपनी
आजादी।
ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ৰেল বাজেটৰ এটা গুৰুত্বপূৰ্ণ অংশ ৰেলগাড়ী সুৰক্ষা বৃদ্ধিৰ বাবে আবণ্টন কৰা হৈছে। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি শ্ৰীবৈষ্ণৱে কয় যে 2,62,000 কোটি টকাৰ মুঠ বাজেটৰ 1,00,000 কোটিৰ অধিক ধন ৰেল সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থাৰ বাবে আছুতীয়াকৈ ৰখা হৈছে। বিগত 10 বছৰত 31,000 নতুন ৰেলপথ স্থাপন কৰা হৈছে আৰু 40,000 কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ কৰা হৈছে। গোলকীয় দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত 50% অৱদানেৰে দুগ্ধ উৎপাদনত ভাৰতে বিশ্বৰ ভিতৰতে শীৰ্ষস্থ লাভ কৰিছে। বিগত 9 বছৰত দেশৰ দুগ্ধ উৎপাদনৰ বাৰ্ষিক বিকাশ দৰ প্ৰায় 4% হাৰত বৃদ্ধি পাইছে। এই বিপৰীতে প্ৰতিবছৰে বিশ্বত দুগ্ধ উৎপাদন বৃদ্ধিৰ হাৰ হৈছে 2.1%। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত আইন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কয় যে সমবায় আৰু ব্যক্তিগত ডেয়াৰীসমূহে উৎপাদন ব্যয় আৰু বজাৰৰ ওপৰত ভিত্তি কৰি গাখীৰৰ ক্ৰয় মূল্য আৰু বিক্ৰী মূল্য নিৰ্ণয় কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে দেশৰ গণতন্ত্ৰক দুৰ্বল কৰা আৰু সমাজত বিভেদৰ সৃষ্টি কৰিব পৰা ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা তথা বিৰোধৰ ব্যৱস্থাসমূহ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীবৈষ্ণৱে কয় যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত ভুৱা বাতৰিসমূহৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰৰ ওচৰত বৈজ্ঞানিক আৰু প্ৰতিষ্ঠানগত প্ৰণালী আছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে জড়িত ভুৱা বাতৰিসমূহৰ প্ৰত্যুত্তৰ দিয়াৰ উদ্দেশ্যে 2019 চনৰ নৱেম্বৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ অধীনত এটা তথ্য নিৰীক্ষণ গোট SCU গঠন কৰি দিয়া হৈছে। ৰাজ্যগৰাকীয়ে লগতে কয় যে প্ৰেছ কাউন্সিল অব ইণ্ডিয়াই 2021 চনৰ পৰা 2024 চনৰ সময়ছোৱাৰ ভিতৰত মহাৰাষ্ট্ৰৰ 5টা গোচৰ নিষ্পত্তি কৰিছে। সীমান্ত সুৰক্ষা বাহিনীৰ BSF, কেন্দ্ৰীয় উদ্যোগী সুৰক্ষা বাহিনীৰ CISF আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ IPFকে ধৰি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীসমূহ প্ৰাক্তন অগ্নিবীৰসকলক বাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে সাজু হৈছে। BSFৰ সঞ্চালক প্ৰধান নীতিন আগৰৱালে কৈছে যে প্ৰাক্তন অগ্নিবীৰসকলক বাহিনীতে নিযুক্তিৰ বাবে 10% সংৰক্ষণ আৰু বয়সৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হ'ব। CISFৰ সঞ্চালক প্ৰধান মীনা সিঙে কৈছে যে গৃহমন্ত্ৰালয়ৰ সিদ্ধান্ত অনুসৰি বাহিনীটো অগ্নিবীৰসকলক অন্তৰ্ভুক্ত কৰাৰ বাবে সাজু হৈছে। প্ৰাক্তন অগ্নিবীৰসকলক কনিষ্টবলৰ পদত 10% সংৰক্ষণ আৰু বয়স তথা শাৰীৰিক পৰীক্ষাৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হ'ব। IPFৰ সঞ্চালক প্ৰধান মনোজ যাদৱে কৈছে যে ৰেলৱে সুৰক্ষা বাহিনীয়ে বয়স আৰু শাৰীৰিক দক্ষতা পৰীক্ষাৰ ক্ষেত্ৰত প্ৰাক্তন অগ্নিবীৰসকলক ৰেহাই প্ৰদান কৰিব। বাংলাদেশে আজি শ্ৰীলংকাৰ ডাংগোলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত মালয়েছিয়াক 114 ৰাণত পৰাস্ত কৰে। মালয়েছিয়াই 192 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 77 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে বাংলাদেশে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 2 উইকেটৰ বিনিময়ত 191 ৰাণ সংগ্ৰহ কৰে। ইফালে এদেশৰ ষ্টেডিয়ামতে অনুষ্ঠিত গ্ৰুপ বি এখন খেলত শ্ৰীলংকা থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত থাইলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আনলৈ বাতৰি অহাৰ পৰলৈকে 1 অভাৰত 1টা উইকেট হেৰুৱাই 9 ৰাণ সংগ্ৰহ কৰি খেলি আছে। সংসদৰ উভয় সদনত 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা আৰম্ভ হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ৰেল বাজেটৰ এটা গুৰুত্বপূৰ্ণ অংশ ৰেলগাড়ী সুৰক্ষা বৃদ্ধিৰ বাবে আবণ্টন কৰা হৈছে। গোলকীয় দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত 25% অৱদানেৰে ভাৰতে বিশ্বৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে আৰু বাংলাদেশে আজি মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি বিশ্বকাপ প্রত্যেকটা টি-টোয়েন্টি ক্রিকেট প্রতিযোগিতায় ভোট দিয়ে এখন খেলা মালয়েশিয়ার এখন পদ্ধতি প্রার্থ করে আমার একটি ব্যাটারি এবার অত্যন্ত